আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। বিশ্ববৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে অহা 9 জুনত অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনতে পূৰ্বে আলোচনা কৰা অনুসৰি ডিব্ৰুগড় বিমান বন্দৰৰ নাম ডঃ ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ কৰাৰ প্ৰস্তাৱ গ্ৰহণৰ সম্ভাৱনা আছে। ভাৰতীয় সংবিধানৰ 174(1) অনুচ্ছেদৰ অধীনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই অধিৱেশনৰ আহান জনাইছে। সেই অনুসৰি সেইদিনা পুৱা 9:30 বজাৰ পৰা অধিৱেশনৰ কাম কাজ অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে অসম মন্ত্ৰীসভাৰ বৈঠকত বিশ্ববৰেণ্য শিল্পীগৰাকীৰ শতবাৰ্ষিকী উদযাপন সন্দৰ্ভত সিদ্ধান্ত লোৱা হৈছিল। অহা 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকী বছৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক কৰা সাক্ষাতৰ সময়তো শতবাৰ্ষিকী অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত অৱগত কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ অবৈধ বাংলাদেশী আৰু ম্যানমাৰৰ ৰোহিংগিয়া নাগৰিকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জনোৱা আহান মৰ্মে ৰাজ্যখনত শেহতীয়াকৈ 2000ৰো অধিক বাংলাদেশী নাগৰিকক আটক কৰা হৈছে। অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ সকলো তথ্য এমাহৰ ভিতৰত চালি জাৰি চোৱাৰ লগতে এই সময়ছোৱাত এই তথ্যসমূহ প্ৰমাণিত নহলে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ মন্ত্ৰালয়ে নিৰ্দেশ দিছে। অসম আৰক্ষীয়ে এই নিৰ্দেশৰ পাছতে অভিযান তীৱতৰ কৰি তোলে। মৰিগাঁও জিলাত কালি আৰক্ষীয়ে 9 জন বাংলাদেশী লোকক গ্ৰেপ্তাৰ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালি আৰক্ষীয়ে এই অভিযান অব্যাহত ৰাখি ভালেসংখ্যক সন্দেহজনক লোকৰ নথিপত্ৰ পৰীক্ষা কৰে। গুৱাহাটী মহানগৰ আৰক্ষীয়েও মহানগৰীখনৰ বিভিন্ন প্ৰান্তত যোৱা নিশাৰে পৰা অভিযান অব্যাহত ৰাখি 150ৰো অধিক সন্দেহজনক লোকক আটক কৰিছে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ 3খন আৰক্ষী জিলাৰ 3গৰাকী উপ আৰক্ষী আয়ুক্তৰ লগতে কেইবাগৰাকীও শীৰ্ষ বিষয়াই সন্দেহজনক বুলি চিনাক্ত হোৱা লোকসকলৰ নথিসমূহ বিৰুবাৰী আৰক্ষী ছাউনীত পৰীক্ষা কৰে। একেদৰে গোলাঘাট জিলাৰ সীমান্ত আৰক্ষী আৰু মেৰাপানী আৰক্ষীয়ে কালি জিলাখনৰ মেৰাপানীৰ পৰা 6জন বাংলাদেশী নাগৰিকক আটক কৰে। শিৱসাগৰ আৰক্ষীয়েও শনিবাৰে নিশা জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই 7গৰাকী সন্দেহজনক বাংলাদেশী নাগৰিকক আটক কৰে। আটকাধীন লোককেইজনৰ ভিতৰত 2গৰাকী মহিলাও আছে। অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো তথ্য প্ৰকাশ কৰা নাই। ধেমাজি বন সংমণ্ডলৰ নেতৃত্বত জোনাই আঞ্চলিক বন বিভাগে কালি গোপন সূত্ৰৰ পম খেদি এটা দুষ্প্ৰাপ্য বন ৰৌ চালৰ সৈতে 3জন লোকক গ্ৰেপ্তাৰ কৰিছে। জোনাই লাইমেকুৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই বন বিভাগৰ দলটোৱে 1.5 কেজিতকৈও অধিক ওজনৰ বন ৰৌ এটাৰ শুকান চাল জব্দ কৰাৰ লগতে সৰবৰাহকাৰী 3জনক আটক কৰে। ইয়াৰে 2জনক পাছত বন বিভাগে গ্ৰেপ্তাৰ কৰি বন আইনৰ অধীনত এটা গোচৰ ৰুজু কৰি জেলহাজতলৈ প্ৰেৰণ কৰিছে। ধৃত সৰবৰাহকাৰী কেইজনক জোনাইৰ 2নং পিপলগুৰি গাঁৱৰ আশীৰাম দলে আৰু লাইমেকুৰী গাঁৱৰ ধন দলে বুলি চিনাক্ত কৰা হৈছে। তিনিচুকীয়া জিলাৰ ফিলোবাৰীৰ জ্যেষ্ঠ অধিবক্তা লীলা উপাধ্যায়ক অৰুণাচল প্ৰদেশৰ চাংলাং আৰু নামচাই জিলাৰ আদালতৰ গোচৰসমূহৰ প্ৰতিনিধিত্ব কৰিবলৈ চৰকাৰী পেনেল অধিবক্তা হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁ জিলা দুখনৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ, মুখ্য ন্যায়িক দণ্ডাধীশ, অতিৰিক্ত জিলা আৰু ছেচন ন্যায়াধীশ আৰু জিলা আৰু ছেচন ন্যায়াধীশৰ সন্মানীয় আদালতৰ গোচৰসমূহৰ নিষ্পত্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব। শ্ৰীউপাধ্যায় তিনিচুকীয়া উকিল সন্থাৰ সদস্য। 2 দশকজোৰা আইনী অভিজ্ঞতাৰে পৰিপুষ্ট উপাধ্যায়ৰ এই নিযুক্তিয়ে তেওঁৰ আইনী দক্ষতা আৰু জনসেৱাৰ প্ৰতি থকা দায়বদ্ধতাক প্ৰতিফলিত কৰিছে বুলি ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে। বিটিচিৰ সাধাৰণ নিৰ্বাচনৰ বাবে শাসক বিৰোধী সকলো ৰাজনৈতিক দলেই নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে। অহা ছেপ্টেম্বৰত হ'বলগীয়া এই নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে কেবিনেট মন্ত্ৰী কৌশিক ৰায়ক চিৰাং জিলাৰ দায়িত্ব ন্যস্ত কৰিছে। মন্ত্ৰীগৰাকীয়ে যোৱা দুদিনত জিলাখনৰ 7টা পৰিষদীয় সমষ্টিত উপস্থিত হৈ দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে। এই সময়ছোৱাত তেওঁ দলীয় কৰ্মকৰ্তাৰ সৈতেও বিভিন্ন আলোচনাত মিলিত হয়। ইপিনে বাক্সা জিলাৰ বৰবৰীত কালি বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ইউ পি পি এলৰ এখন কৰ্মী সভাত অংশগ্ৰহণ কৰে। বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে বি টি চি পৰিষদীয় সমষ্টিত 40খন আসনত প্ৰাৰ্থিত্ব দিয়াৰ কথা ঘোষণা কৰিছে। শ্ৰীবড়োৱে ইউ পি পি এলৰ শাসনকালত বি টি চিত শান্তি ঘূৰি অহা বুলি উল্লেখ কৰি হাগ্ৰামা মহিলাৰী পুনৰ শাসনলৈ আহিলে বি টি চি পুনৰ অশান্ত হৈ পৰিব বুলি কয়। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত পঞ্জাব কিংছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 বজাত শুনিবলৈ পাব।